এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে স্বতন্ত্ৰতাৰ মন্ত্ৰ বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত মূলবাণীৰে দেশজুৰি 77 সংখ্যক গণৰাজ্য দিৱস পালন কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ বুজাবুজিৰ চুক্তি মৰ্মে তিনিচুকীয়াত ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু ৰাঁচী ৰয়েলছক পৰাস্ত কৰি বেদান্ত কালিংগা লেন্সাৰ্ছৰ পুৰুষ হকী ইণ্ডিয়া লীগৰ খিতাপ দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। 77 সংখ্যক গণৰাজ্য দিৱস কালি দেশজুৰি উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। এইবাৰৰ গণৰাজ্য দিৱসত স্বতন্ত্ৰতাৰ মন্ত্ৰ বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত এই বাণী মূল আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে। নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ আকৰ্ষণীয় কুচকাৱাজত প্ৰতিবছৰৰ দৰেই এইবাৰো দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। এই কুচকাৱাজত ৰাজ্যৰ প্ৰতীকপথ হিচাপে ধুবুৰীৰ আচাৰীকান্দিৰ বিখ্যাত পোৰামাটিৰ শিল্পই সমগ্ৰ দেশবাসীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী T-90 ভীষ্ম টেংক অৰ্জুন মূল যুদ্ধ টেংক আপাচে 68 হেলিকপ্টাৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ মানৱবিহীন সেনা বাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বিশেষ অনুষ্ঠানত উত্তৰ পূবৰ সুস্বাদু খাদ্য আৰু কলা সংস্কৃতিৰে অতিথিসকলক আদৰণি জনোৱা হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উৰুৱায়। নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উৰুৱায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদৰ প্ৰতি খনিকৰ খেলপথাৰত শ্ৰদ্ধা তৰ্পণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু বীৰ শ্বহীদসকলৰ বলিদানক ত্ৰিৰংগা পতাকাৰ গৌৰৱে প্ৰতিনিধিত্ব কৰে বুলি মত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলেও ৰাজ্যৰ বিভিন্ন জিলা আৰু সমজিলাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাইলৈ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। 2 এপ্ৰিলত এই অধিৱেশনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ উদ্দেশ্যি দিয়া ভাষণেৰে বাজেট অধিৱেশন মুকলি কৰা হ'ব। কাইলৈৰ পৰা 13 ফেব্ৰুৱাৰীলৈ অধিৱেশনৰ প্ৰথম পৰ্যায় আৰু 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ কাম কাজসমূহ চলিব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেতবোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ৰ লগতে সদনৰ কাম কাজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি দিনৰ 11 বজাত এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি উজনি অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ চহৰখনত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে সদৰি কৰে। 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষা অহা 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লিখিত পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে এই কথা প্ৰকাশ কৰিছে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 7,355খন বিদ্যালয়ৰ 4,38,565 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 3,103খন শিক্ষানুষ্ঠানৰ 3,30,744 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নীতি নিয়ম মানি চলি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহান জনায়। চলিত বছৰৰ এই পৰীক্ষাসমূহ কেৱল চৰকাৰী শিক্ষানুষ্ঠানতহে অনুষ্ঠিত কৰাৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীয়েহে তত্বাৱধায়কৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ আজি উদ্বোধন কৰা হ'ব। মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰাও উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ কথা। 52 কোটি টকা ব্যয়েৰে সাজি উলিওৱা এই প্ৰেক্ষাগৃহটি আধুনিক তথা আন্তঃৰাষ্ট্ৰীয় মানৰ বিভিন্ন সা সুবিধা সন্নিৱিষ্ট কৰা হৈছে। 800খন আসন বিশিষ্ট প্ৰেক্ষাগৃহটোত অত্যাধুনিক সন্মিলন কক্ষ, উন্নতমানৰ আলোক আৰু শব্দ প্ৰযুক্তি, দিব্যাংগ লোকসকলৰ বাবে মঞ্চত আৰোহণৰ সুবিধাৰ্থে বিশেষ লিফ্ট, অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰ আদিৰ ব্যৱস্থা থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেকসমূহ বিতৰণ কৰিব। মাহমৰা বিধানসভাৰ গৰৌমাৰী ক্ৰীড়া প্ৰকল্পত আয়োজিত এই কাৰ্যসূচীত সমষ্টিটোৰ 24,897গৰাকী মহিলাক 10,000 টকাকৈ আগবঢ়োৱা হ'ব। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ উদ্বোধন কৰাৰ উপৰিও আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।
ৰাজ্যত অনুষ্ঠিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি মৰ্মে কালি তিনিচুকীয়াত ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য মঙলদৈত আৰম্ভ কৰা হৈছে। কিন্তু উজনি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তিনিচুকীয়াত আৰম্ভ হ'বলগীয়া এই নতুন বিশ্ববিদ্যালয়খনে সম্ভাৱনা সৃষ্টি কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আধাৰশিলা স্থাপনৰ পাছতে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে গেলাপুখুৰী অঞ্চলত 105 বিঘা ভূমিৰ আবণ্টন দিছে। প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই বিশ্ববিদ্যালয়ত পৰম্পৰাগত শিক্ষাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, আতিথ্য ব্যৱস্থাপনা, খাদ্য প্ৰসংস্কৰণ আৰু বাঁহ প্ৰযুক্তিৰ দৰে আধুনিক পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব। প্ৰায় 10,000 শিক্ষাৰ্থী একেলগে অধ্যয়ন কৰিব পৰা এই বিশ্ববিদ্যালয় প্ৰায় 2,500 লোকৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। কালিৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী, প্ৰাক্তন মন্ত্ৰী তথা স্থানীয় বিধায়ক সঞ্জয় কিষাণ, বিধায়ক বলিন চেতিয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি বড়োকছাৰী জনগোষ্ঠীৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বাথ পূজা। বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা বাথৰ উপাসনা বছৰত দুবাৰকৈ কৰা হয়। জনগোষ্ঠীটোৰ বিশ্বাস অনুযায়ী বাথ হৈছে তেওঁলোকৰ পিতৃদেৱতা। হিন্দু ধৰ্মৰ লোকদেৱতা শিৱৰ সৈতে বাথদেৱতাৰ সাদৃশ্য আছে। ভাষাগত দিশৰ পৰা বাথ শব্দৰ বুৎপত্তি বা মানে পঞ্চ আৰু থৌ মানে তত্বৰ পৰা হৈছে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰে। অৰ্থাৎ পঞ্চতত্বত বিশ্বাসী বড়ো কছাৰীসকলে এই পূজাত সৃষ্টিকৰ্তা আৰু পূৰ্বজক প্ৰকৃতি পূজাৰ জৰিয়তে স্মৰণ কৰে। বাথ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি বাথ বেদীত স্থাপন কৰা হয়। ইয়াৰ লগতে উৎপাদনশীলতাৰ প্ৰতীক এটা ঘূৰণীয়া শিল আৰু কুকুৰাৰ কণী আগবঢ়াই দেৱতাগৰাকীক উপাসনা কৰা হয়। এই পূজাত সুৰা আৰু মাংসৰ নৈবেদ্য আগবঢ়োৱাৰ লগতে দেওধাৰী নাচ প্ৰদৰ্শন কৰি ভৱিষ্যৎবাণী কৰা হয়। ইয়াৰ লগতে বাথদেৱতা সন্তুষ্ট কৰিবলৈ খেৰাই নাচো প্ৰদৰ্শন কৰা হয়। এই পূজাত দৌদৈনী নামেৰে পৰিচিত দেৱতাসকলৰ প্ৰতিৰূপে মূল ভূমিকা পালন কৰে। পুৰোহিতৰ মন্ত্ৰৰ দ্বাৰা মোহিত হৈ দৌদিনীসকলে খেৰাই নাচ নাচিবলৈ আৰম্ভ কৰে। কিংবদন্তী অনুযায়ী বাথদেৱতা সোণৰ জখলাৰে স্বৰ্গলোকৰ পৰা মৰ্তলৈ নামি আহিছিল। দেৱতাগৰাকীয়ে বড়ো জনগোষ্ঠীৰ লোকসকলক খেতি, চিকাৰ আৰু মাছ ধৰাৰ কৌশল শিকাইছিল বুলি জনবিশ্বাস আছে। জনগোষ্ঠীটোৰ লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ আৱাসভূমিৰ চৌপাশৰ গছ গছনি, নদী, পাহাৰ আৰু আকাশলৈকে সকলোতে বাথদেৱতা উপস্থিত থাকে। বিটিগেটিৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বসবাস কৰা বড়ো কছাৰী জনগোষ্ঠীৰ বাথ ধৰ্মীয় লোকসকলে আজি উলহ মালহেৰে এই পূজাৰ আয়োজন কৰিছে। চিৰাং জিলাত বাথ পূজাৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা কুঞ্জ মোহন ৰয়।
আজি পবিত্ৰ গৌথাৰ বাথৌচান অৰ্থাৎ বাথ পূজা। বড়ো সমাজৰ বাথ ধৰ্মীয় লোকসকলে আজি এই উৎসৱ পালন কৰিব বিভিন্ন স্থানত, বিশেষকৈ চিৰাং জিলাৰ ৰুণিঘাটা আৰু মঙলদৈয়ন বজাৰত কেন্দ্ৰীয়ভাৱে বাথ ধৰ্মীয় লোকসকলে এই উৎসৱ পালন কৰিব। আৰু দেখা গৈছে যে যিখিনি বাথ ধৰ্মীয় লোক আছে তেওঁলোকৰ চোতালত সদায় দেখিবলৈ পোৱা যায় চিজৌ গছ। চিজৌ গছৰ তলত তেওঁলোকে সুন্দৰকৈ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। আৰু তেওঁলোকে এই উৎসৱ পালনৰ জৰিয়তে একতা, ভাতৃত্ববোধ, সম্প্ৰীতি কামনা কৰে। লগতে বিভিন্ন ধৰ্মীয় গীতেৰে আৰু তেওঁলোকে এই আৰাধনা কৰা পৰিলক্ষিত হয়।
আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ বাৰ্ষিক অনুষ্ঠান আলচেৰিঙ্গা মহোৎসৱ পৰহিৰ পৰা 1 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। 30 সংখ্যক আলচেৰিঙ্গা মহোৎসৱৰ এইবাৰৰ বিশেষ আকৰ্ষণ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শান। প্ৰায় 1.5 লাখ লোকে অংশগ্ৰহণ কৰিবলগীয়া এই মহোৎসৱত ৰাজ্যৰ হিয়াৰামতো জুবিন গাৰ্গক বিশেষভাৱে সোঁৱৰণ কৰা হ'ব। মহোৎসৱৰ প্ৰৱেশ পত্ৰ আৰু অন্যান্য আনুষ্ঠানিকতা সন্দৰ্ভত উদ্যোক্তাসকলে কালি সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।
যেনেকে এভিয়াৰ হৈ আছিলে, এণ্ট্ৰি উড বি উইথ আ পাছ দেট হেজ বিন চাৰ্কুলেটেড। এণ্ট্ৰিৰ কাৰণে পাছেছবোৰ আমাৰ ষ্ট'ৰত আছে, এলচেৰিংগা কাৰ্ড পাছেছ এটা ৱেবছাইট আছে, তাতেও পাই যায় মানুহবোৰে। এলচেৰিংগা ডট আই আই টি জি ডট এ চি ডট ইন ৱেবছাইটটোৰ নাম, তাতে আপুনি পাছেছবোৰ পাই যায়। বাকী আমাৰ টীমৰ মানুহ চিটি ৱাইড গুৱাহাটীত দে আৰ অলছ' ডিষ্ট্ৰিবিউটিং, দে আৰ অলছ' এডভাৰটাইজিং দ্য পাছেছ। পাছেছ পাই গ'লে এণ্ট্ৰি আপোনাৰ নিজে নিজে হৈ যায়। দেৰ ইজ এ ইউনিক কিউ আৰ ইন এভৰি পাছ, সেই পাছটো আপুনি স্কেন কৰিলে এণ্ট্ৰি নিজে নিজে আপোনাৰ আমাৰ ৱেবছাইটৰ বেক এণ্ডত আহি যাব।
বেদান্ত কলিংগা লেঞ্চাৰ্ছে পুৰুষ হকী ইণ্ডিয়া লীগৰ খিতাপ দখল কৰিছে। কালি ভুৱনেশ্বৰৰ কলিংগা হকী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত দলটোৱে ৰাঞ্চী ৰয়েলছক 3-2 গ'লত পৰাস্ত কৰে। লেঞ্চাৰ্ছৰ হৈ আলেকজেণ্ডাৰ হেণ্ড্ৰিক্স আৰু দিলপ্ৰীত সিঙে গ'লকেইটা দিয়াৰ বিপৰীতে ৰাঞ্চী ৰয়েলছৰ হৈ আৰাইজিৎ সিং হুণ্ডল আৰু অধিনায়ক টম বুনে দুটা গ'ল পৰিশোধ কৰিবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত বেদান্ত কলিংগা লেঞ্চাৰ্ছে 3 কোটি টকা, বিজিত ৰাঞ্চী ৰয়েলছে 2 কোটি আৰু তৃতীয় স্থান দখল কৰা হায়দৰাবাদ টুফানছে 1 কোটি টকাৰ পুৰস্কাৰ লাভ কৰে। তামিলনাডু ড্ৰেগনছৰ গ'লৰক্ষক প্ৰিন্সদীপ সিঙে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান আৰু এইচ আই এল জি চিৰ তালেম প্ৰিয়বাৰ্তাই প্ৰতিযোগিতাৰ উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰে। ৰাঞ্চী ৰয়েলছৰ অধিনায়ক টম বুনে 19 গ'ল দি প্ৰতিযোগিতাৰ সৰ্বোচ্চ গ'লদাতাৰ সন্মান লাভ কৰাৰ উপৰি হায়দৰাবাদ টুফানছৰ আমনদীপ লাকৰাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থকাৰ লগতে দিনৰ ভাগলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ 9 নম্বৰ আমৰিং পৰিষদীয় সমষ্টিৰ হিজুং লাংচুত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয়। নিহত মহিলাগৰাকীৰ নাম কাছাং ক্ৰপি বুলি জানিব পৰা গৈছে। যোৰহাট বাইপাছত যোৱা নিশা এটা পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। ভোগদৈ দলঙৰ সমীপত এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়াত লোকজনে প্ৰাণ হেৰুৱায়। মৃত ব্যক্তিজন নাওবৈচা গাঁৱৰ ত্ৰৈলোক্য শইকীয়া বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড় জিলাৰ নিজ ৰহমৰীয়া গাঁও নিবাসী বিশিষ্ট সমাজসেৱক ব্যৱসায়ী কৈলাশ দত্তৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যু সময়ৰ বয়স আছিল 50 বছৰ। স্বতন্ত্ৰতাৰ মন্ত্ৰ, বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ, আত্মনিৰ্ভৰ ভাৰত মূলবাণীৰে দেশজুৰি 77 সংখ্যক গণৰাজ্য দিৱস পালন। কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বুজাবুজি চুক্তিমৰ্মে তিনিচুকীয়াত ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন। আৰু ৰাঞ্চী ৰয়েলছক পৰাস্ত কৰি বেদান্ত কলিংগা লেঞ্চাৰ্ছৰ পুৰুষ হকী ইণ্ডিয়া লীগৰ খিতাপ দখল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।